ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্ৰয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰ একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে সুলভ মূল্যৰ দোকানীসকলে প্ৰতি মাহৰ 20 তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰীৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে 31 জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, EKYC পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্ৰহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ'ব। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাকে কাম কৰিব লাগিব। তেওঁ কয় যে বিভাগৰ উচ্চ স্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে স্মাৰ্ট PDS ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে সমৰ্থ হৈছে। এই সাফল্যৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অসমজুৰি বান ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ ব্যাপক পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। কালি ডিব্ৰুগড়ৰ মাইজানৰ নগাঘুলি ঘাটৰ জলসম্পদ প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বান নিয়ন্ত্ৰণ তথা খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সাম্প্ৰতিক ব্যৱস্থাসমূহৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ পৰিৱেশৰ স্থায়িত্ব বৃদ্ধিৰ বাবে মথাউৰি কাষে কাষে গছপুলি ৰোপণ কৰা তথা এই স্থানসমূহত পৰ্যটনৰ সা সুবিধা বৃদ্ধি কৰাকে ধৰি স্থানীয় যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটো গুৰুত্ব আৰোপ কৰে। এই পৰিদৰ্শনকালত ৰাজ্যপালগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰকল্পটোৰ সুৰক্ষা আৰু স্থায়িত্বৰ বিষয়েও আলোচনা কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানীয়া গাঁৱত হৈ থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ ক্ৰীড়া বিভাগৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা হ'ব বুলিও ৰাজ্যপালগৰাকীয়ে কৰ্তৃপক্ষক আশ্বাস দিয়ে।
এক মহাপুৰুষ কে নাম পৰ বন ৰহা ইউনিভাৰ্চিটি জো স্পৰ্টছ কি এক বহুত হি শানদাৰ পৰিকল্পনা হে। ইয়াহাঁ সে বচ্চে নিকল কৰকে ৰাজ্য কি দেশ কি এক বেহতৰ প্ৰতিভা তৈয়াৰ হোংগে আৰু ইয়াহাঁ সে ছে খেল কা প্ৰশিক্ষণ প্ৰাপ্ত কৰকে মেৰে ৰাজ্য কা আৰু দেশ কা গৌৰৱ বঢ়ায়েংগে। ইচ পৰিকল্পনা সে ইউনিভাৰ্চিটি কা ইয়ে স্থাপনা হুই হে। দেখ ৰহা হোঁ কি কাম শুৰু হোৱা হে।
ৰাজ্যপালগৰাকীৰ পৰিদৰ্শনৰ সময়ত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱা আৰু লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়বৰ্গ উপস্থিত থাকে। লখিমপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত বিশেষ গ্ৰীষ্মকালীন শিবিৰৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত 15-দিনীয়া বিধানসভা সমষ্টিভিত্তিক এই শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত সত্ৰীয়া নৃত্য, লোকনৃত্য, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন হাজৰিকা সংগীত, সমৰকলা আৰু যোগাভ্যাসৰ লগতে বিভিন্ন সাংস্কৃতিক আৰু মনোৰঞ্জনমূলক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে। লখিমপুৰৰ জিলা আয়ুক্তই শুভাৰম্ভ কৰা এই অনুষ্ঠানত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, উত্তৰ লখিমপুৰ পৌৰসভাৰ অধ্যক্ষ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ৰঙানদী, নাওবৈচা, বিহপুৰী আৰু ঢকুৱাখানা বিধানসভা সমষ্টিতো কালি এই শিবিৰৰ শুভাৰম্ভ কৰা হয়। জোনাই অসম অৰুণাচল সীমান্তৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জোনাইৰ পৰা পাছিঘাট অভিমুখে গৈ থকা মটৰচাইকেল এখনক বিপৰীত দিশৰ পৰা অহা চাৰিচকীয়া বাহনে খুন্দা মৰাৰ ফলত এই শোকাবহ ঘটনাটো সংঘটিত হয়। ধেমাজি জিলাৰ জোনাইত কালি নৈত গা ধুবলৈ গৈ এগৰাকী কিশোৰীৰ সলিল সমাধি ঘটে। আমাৰ সংবাদদাতাই জনোৱা মতে মাকৰ সৈতে ভূঁই ৰুবলৈ যোৱা কিশোৰীগৰাকী তৰাজান নৈত গা ধুবলৈ গৈ উভতি নহা স্থানীয় লোকে তেওঁৰ সন্ধান আৰম্ভ কৰে। বহু সময়ৰ পাছত নৈৰ বুকুত উপঙি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ শৱ উদ্ধাৰ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।